وَإِن يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ وَإِن يُرِدْكَ بِخَيْرٍ فَلَا رَادَّ لِفَضْلِهِ يُصِيبُ بِهِ مَن يَشَاءُ مِنْ عِبَادِهِ وهو الغفور الرحيم
আর যদি আল্লাহ তোমাক কোনো ক্ষতির দ্বারা স্পর্শ করায় তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটোক দূৰ কৰিব নোৱাৰে আৰু যদি আল্লাহ তোমাৰ কোনো মংগল বিচাৰে তেন্তে তেওঁৰ অনুগ্ৰহক প্ৰতিহত কৰিবলৈ কোনো নাই তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক তেওঁ ইচ্ছা কৰে তাৰ ওচৰতে সেইটো পহুচাই দিয়ে আৰু তেওঁ পৰম ক্ষমাশীল পৰম দয়ালু